এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 37,000 আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। চিমেন চাপৰিৰ ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ লগতে 200ৰো অধিক প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। তেওঁ লগতে প্ৰতিনিধিসকলৰ সৈতে জনগোষ্ঠীটোৰ অন্যান্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি সমাধানৰো আশ্বাস দিয়ে। বিটিচিৰ বিধায়িনী সভাৰ অধিৱেশন আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত এই অধিৱেশন অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 অক্টোবৰত কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত চতুৰ্থবাৰৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত শ্ৰীমহিলাৰীৰ সৈতে 10গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিছিল। এই অনুষ্ঠানত ৰিহণ দৈমাৰীয়ে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিছিল। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ কাইলৈ পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ইপিনে অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহো কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ পুৱা 11:30 বজাত ফলাফলসমূহ উপলব্ধ হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে এখন জাননীযোগে এই কথা ঘোষণা কৰিছে। ঘোষণা অনুযায়ী কাইলৈ অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক পদ, অসম কমাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক পদ আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল কাইলৈ উপলব্ধ হ'ব। ৰাজ্য চৰকাৰৰ শুশ্ৰূষা হেতু 2025ৰ অধীনত ঠায়ে ঠায়ে বৃহৎ স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আয়োজিত স্বাস্থ্য মেলাৰ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দক্ষিণ হালমাৰা মানকাছৰৰ 11 নম্বৰ মানকাছৰ বিধানসভা সমষ্টিত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু বিধায়ক আমিনুল ইছলামে বৃহৎ স্বাস্থ্য মেলা মুকলি কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত কাজলগাঁৱৰ উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়তো বৃহৎ স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ আয়ুক্ত যতীন বৰাই এই স্বাস্থ্য মেলা উদ্বোধন কৰে। এই বৃহৎ স্বাস্থ্য মেলাসমূহৰ জৰিয়তে 50বিধ বিভিন্ন জটিল ৰোগত আক্ৰান্ত 18 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ বাবে সুব্যৱস্থা গ্ৰহণৰ লক্ষ্য লোৱা হৈছে। স্বাস্থ্য মেলাসমূহত বিশেষজ্ঞ চিকিৎসকৰ দল তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছে। ভাৰত আজি বিশাখাপট্টনমত মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক 107 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 221 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ বেট মুনিয়ে বিশ্বকাপত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছে। প্ৰত্যুত্তৰত পাকিস্তানে 37 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 114 ৰানহে কৰিবলৈ সমৰ্থ হয়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে অষ্ট্ৰেলিয়াৰ বেটমুনিক প্লেয়াৰ অব দ্য মেচৰ সন্মান আগবঢ়োৱা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।